এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জাগিৰোডত মহিলা উদ্যমিতা অভিযানৰ অধীনত 37,000তকৈ অধিক মহিলাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ উৰিয়ামঘাটৰ উচ্চাৰিত ভূমিত অসম আৰু নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত গছপুলি ৰোপণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী গৱেষকৰ মেদবহুলতাৰ চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুতৰ পেটেণ্ট লাভ দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জাগিৰোডত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 37,000তকৈ অধিক মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰে এই উপলক্ষে মৰিগাঁৱৰ জাগিভকত গাঁৱত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ 38,000 উদ্যমী মহিলাক আৰ্থিকভাৱে সবল কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা ৰাজ্যৰ ভিতৰতে একক আৰু অনন্য তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলৰ বাবে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে বৰ্তমান সময়ত প্ৰতিখন আঁচনি প্ৰতিশ্ৰুতিৰ পৰা আৰম্ভ হৈ কাৰ্যত ৰূপায়িত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষকৈ নাৰী সবলীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি কেৱল নীতি নহয় বৰং এই দিশত এটা সবল পদক্ষেপ ডঃ শৰ্মাই অৰুণোদয় আৰু নিযুত মইনাৰ দৰে অভিলাষী আঁচনিসমূহৰ লগতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নক নতুন গতি দিব বুলি উল্লেখ কৰে
জাগিৰোড সমষ্টিৰ আজি আমি 37,713গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আমি গাই প্ৰতি 10,000 টকাকৈ লাভ কৰিম আৰু জাগিৰোড সমষ্টিয়ে আজি এই 10,000 টকাকৈ প্ৰায় 38,000 মহিলাই লাভ কৰাৰ পৰিপ্ৰেক্ষিতত জাগিৰোড সমষ্টিয়ে আজি 38 কোটি টকা আজিৰ সভাতে লাভ কৰিব আমাৰ অসমত 40,00,000 মহিলা আত্মসহায়ক গোটৰ সদস্য আছে আৰু 4,00,000 আমাৰ গ্ৰুপ আছে অৰ্থাৎ এই 40,00,000 মহিলাক তাতে নগৰৰ আত্মসহায়ক গোটৰ সদস্যসকলো থাকিব আমি সৰ্বমুঠ 4,000 কোটি টকা আমাৰ আই মাতৃসকলক অহা 3 মাহৰ ভিতৰত আমি প্ৰদান কৰিম
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মায়ঙৰ ফকতগাঁৱত জাগিৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে এই প্ৰকল্পই প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰি জনসাধাৰণে কম সময়ৰ ভিতৰতে উপযুক্ত সেৱা লাভ কৰাটো নিশ্চিত কৰিব বুলি আশা কৰা হৈছে ডঃ শৰ্মাই আজি জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলীত 142 কোটি টকা ব্যয় সাপেক্ষ কৰ্মজীৱী মহিলাৰ এটা আৱাসৰ আধাৰশিলাও স্থাপন কৰে 10 মহলীয়া এই আৱাসগৃহত আধুনিক আন্তঃগাঁথনি পৰিৱেশ অনুকূল ব্যৱস্থা তথা চাইকেল চলোৱাৰ বাবে উপযুক্ত ব্যৱস্থা
জাগিৰোডত ৱৰ্কিং ওমেন হোষ্টেল টাটাৰ ছেমি কণ্ডাক্টৰ ফেক্টৰীত যিখিনি আমাৰ ছোৱালী কাম কৰিব আহিব তেওঁলোকে যাতে ৱৰ্কিং ওমেন হোষ্টেলত থাকিব পাৰে তাৰ কাৰণে আমি 1,000 আসনযুক্ত এটা সুন্দৰ ৱৰ্কিং ওমেন হোষ্টেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম আজি 118 কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিম
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাগিৰোডৰ অনুষ্ঠানত অংশ লোৱাৰ পাছত নগাঁও জিলাৰ বেবেজিয়াৰ ডিমুত নিৰ্মাণ কৰা নগাঁও চহৰৰ প্ৰৱেশ পথৰ এখন আদৰণি তোৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে জামুগুৰিত নিৰ্মাণ কৰা দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ মনবৰ নাথৰ এটা প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মূৰ্তিটো উন্মোচন কৰি ডঃ শৰ্মাই মনবৰ নাথৰ আত্মত্যাগ তথা দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে নগাঁৱৰ গৰখীয়া থানৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 20,00,000 টকাৰ অনুদানো ঘোষণা কৰে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰে এখন বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ প্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী পৰিদৰ্শন কৰে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন, ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছামবেও কিকন, ওখা সমষ্টিৰ বিধায়ক ৱাই মহেমো নবেও হোমেছেৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। ৰাজ্য চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে বন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। দুয়োখন চৰকাৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত উচ্ছেদিত অঞ্চলত গছপুলি ৰোপণ কৰা হয়। এই সন্দৰ্ভত আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰেংমা বনাঞ্চলৰ অন্তৰ্গত 72 ভূখণ্ডত অসম চৰকাৰৰ বন বিভাগ তথা গোলাঘাট প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত আজি সেই স্থান পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম চৰকাৰৰ লগতে নাগালেণ্ড চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ লগতে উচ্চপদস্থ বিষয়াসকল। পৰিদৰ্শনৰ পাছত উৰিয়ামঘাটৰ বিদ্যাপুৰ খেলপথাৰত বৃক্ষৰোপণ সম্পৰ্কীয় এক উচ্চস্তৰীয় বৈঠকত তেওঁলোক মিলিত হয়। এই বৈঠকত পৰিৱেশ সংৰক্ষণ, বন পুনৰুদ্ধাৰ আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন চৰকাৰে স্পষ্ট কৰিছে যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আলোচনাৰ পাছতে এই অঞ্চলটোত বৃক্ষৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। অৱশ্যে আজি নাগালেণ্ড চৰকাৰৰ তৰফৰ পৰা গছপুলি ৰোপণৰ বাবে অসম চৰকাৰৰ বন বিভাগে চলোৱা প্ৰস্তুতিৰ পাছতো অতি কৌশলগতভাৱে এৰাই চলাত পৰৱৰ্তী সময়ত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আলোচনা নোহোৱা পৰ্যন্ত এই বৃক্ষৰোপণ কাৰ্যসূচী স্থগিত ৰখা হয়।
ইপিনে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে 73 পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিম্হা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পৰ্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈও জাননী জাৰি কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত ৰাক্ষসখিনি অঞ্চলত উচ্ছেদ অভিযান চলাই 105 ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে। গোৱালপাৰা চহৰৰ ময়লাপথাৰ বজাৰৰ পৰা শিল বজাৰলৈকে লোক নিৰ্মাণ বিভাগৰ পথৰ কাষত থকা চৰকাৰী মাটি দখল কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই থকা এই প্ৰতিষ্ঠানসমূহক সেই ঠাই এৰি যাবলৈ প্ৰশাসনে পূৰ্বেই জাননী জাৰি কৰিছিল, কিন্তু প্ৰতিষ্ঠানসমূহে সেই ভূমি ত্যাগ নকৰাত প্ৰশাসনে উচ্ছেদ চলায়। নগাঁও জিলা প্ৰশাসনেও ঠিং ৰাজহচক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। 27 আগষ্টত এই অঞ্চলকেইটাত উচ্ছেদ চলোৱা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 MHz, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 MHz, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 MHz, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4 গৱেষকে মেদবহুলতা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন জটিলতাৰ সমাধানৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছে। গৱেষক ডঃ মানস দাস, প্ৰীতিমণি দাস, ডঃ প্ৰাঞ্জল বৰ্মন আৰু ডঃ নৱকুমাৰ হাজৰিকাই এই পেটেণ্টৰ অনুমোদন লাভ কৰে। এই গৱেষকসকলে ফিলাণ্টাছ ইউৰিনেৰিয়া আৰু আধাতুজা ভেচিকা নামৰ উদ্ভিদ প্ৰজাতিৰ লগত পানী মিহলাই ইথানল মিশ্ৰণ ব্যৱহাৰ কৰি এবিধ চিকিৎসাত ব্যৱহৃত দ্ৰব্য প্ৰস্তুত কৰিছিল। নিগনিৰ ওপৰত এই দ্ৰব্য ব্যৱহাৰ কৰি আশাব্যঞ্জক ফলাফল লাভ কৰা হৈছে। এই দ্ৰব্যই মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে গৱেষণাকাৰী দলটোক অভিনন্দন জনাই কয় যে এই কৃতিত্বই শৈক্ষিক গৱেষণাৰ নতুন পথ প্ৰশস্ত কৰিব। সকলো শিক্ষানুষ্ঠানকে এনেধৰণৰ উদ্ভাৱনক উৎসাহিত কৰিবলৈ তেওঁ আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই এই বিষয়ত কয় যে এই পেটেণ্টে পৰম্পৰাগত জ্ঞানক ব্যৱহাৰিক স্বাস্থ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব। সমগ্ৰ দেশতে আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু চন্দ্ৰত প্ৰজ্ঞান ৰভাৰ সফলভাৱে স্থাপনক সোঁৱৰি এই দিৱস উদযাপন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত 5ম অসম বেটেলিয়নৰ NCC তেজপুৰৰ উদ্যোগত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱাই ভাগ লয়। কৰ্ণেল TN উন্নিকৃষ্ণন, মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমেন বৰাকে ধৰি মহাবিদ্যালয়খনৰ অধ্যাপকৰ লগতে 300+ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয়ৰ NCC গোটৰ শিক্ষাৰ্থীসকলে এখন সজাগতামূলক নাট প্ৰদৰ্শন কৰে। হাফলং চৰকাৰী মহাবিদ্যালয়ত আজি 33 আছাম বেটেলিয়ন এনচিচি গোটে মহাকাশ অন্বেষণত ভাৰতৰ সাফল্যত আলোকপাত কৰি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰে। অনুষ্ঠানত এনচিচি কেডেটসকলে সৌৰজগত, মহাকাশযান চন্দ্ৰযান 3কে ধৰি ইউৰোৰ গুৰুত্বপূৰ্ণ অভিযানসমূহৰ আৰ্হি প্ৰস্তুত কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈছে। বৈঠকত বিশেষকৈ বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে কাইলৈ পুৱা 9:30 বজাত ৰামকৃষ্ণ মিছন পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ শিশু চিকিৎসালয় পৰিদৰ্শন কৰিব। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত শিশু আৰু মাতৃসেৱাকোষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত প্ৰায় 7 কোটি টকা ব্যয়েৰে নিৰ্মিত মাতৃ আৰু শিশু সেৱাকোষ আনুষ্ঠানিকভাৱে মুকলি কৰি এই কোষৰ পৰা গৰ্ভৱতী মহিলাসকল উপকৃত হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্ৰকাশ কৰে। এই ভ্ৰমণতে ডাঃ পেগুৱে চিকিৎসালয়খন পৰিদৰ্শন কৰি আন্তঃগাঁথনি আৰু বিভিন্ন অভাৱ অভিযোগৰ বুজ লয়। তেওঁ চিকিৎসালয়খনৰ পৰিচালনা ব্যৱস্থা, স্বাস্থ্যসেৱা আৰু বিভিন্ন চিকিৎসা সা সৰঞ্জামৰ অৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰে। ডাঃ পেগুৱে চিকিৎসক, চিকিৎসাকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি স্বাস্থ্যসেৱাৰ গুণগত মান উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৱা 20 আগষ্টৰ পৰা পৰিৱেশ তথা বন সংৰক্ষণৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে আয়োজন কৰা প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদ্যালয়ত 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণ কৰ্মশালা যোৰহাটৰ উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ বীৰেন্দ্ৰমণি তিৱাৰীয়ে উদ্বোধন কৰে।
UPPLৰ সভাপতি প্ৰমোদ বড়োৱে আজি সমাগত বড়োলেণ্ড পৰিষদীয় নিৰ্বাচন উপলক্ষে বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। বড়োলেণ্ড পৰিষদীয় অঞ্চলৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এইবাৰ গহপুৰৰ এটা অঞ্চলো BTRৰ অন্তৰ্গত হৈছে। বিশ্বনাথৰ গহপুৰলৈ BTR সম্প্ৰসাৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে গহপুৰৰ বৰপুখুৰীত UPPLৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। হোজাই জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই হোজাইবাসীৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক যিকোনো নিচাজাতীয় সামগ্ৰী সেৱন কৰা বা যোগান ধৰাৰ বিষয়ে কোনো সম্ভেদ লাভ কৰিলে লগে লগে হোজাই আৰক্ষী প্ৰশাসনক খবৰ দিবলৈ আহান জনাইছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনে জনোৱা অনুসৰি জিলাখনৰ মাজেৰে অসমৰ বিভিন্ন জিলালৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ হয়। যোৱা মঙলবাৰে হোজাইৰ মাজেৰে মিজোৰামৰ পৰা নগাঁৱলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ সম্ভেদ পাই আৰক্ষীয়ে 4টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে অহা 5 ছেপ্টেম্বৰত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে যোৱা নিশা দুয়োটা বিভাগৰে শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে মনোনীত শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম অহা 3 ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। এই বছৰ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A+ আৰু A-গ্ৰেড লাভ কৰা মহাবিদ্যালয়ৰ লগতে গৱেষণাৰ জৰিয়তে পেটেণ্ট লাভ কৰা শিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। দুৰাণকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে যোৱা বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত 16বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে যোৱা মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং FC 1-0 গলত পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। ডিব্ৰুগড় জিলাৰ হনুমান সিংহানীয়া পথ নিবাসী সমাজসেৱী বিজয় খেমানীৰ আজি পুৱতি নিশা এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। ব্যৱসায়ী প্ৰয়াত বিজয় খেমানী ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰৰ সম্পাদকৰ দায়িত্বটো আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 65 বছৰ। জাগীৰোডত মহিলা উদ্যমিতা অভিযানৰ অধীনত 37,000তকৈ অধিক মহিলাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ। উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত অসম আৰু নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত গছপুলি ৰোপণ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4গৰাকী গৱেষকৰ মেদবহুলতাৰ চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুতৰ পেটেণ্ট লাভ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।